এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি 4:30 বজাত সামৰণি পৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী, দক্ষিণ হালমাৰা, মানকচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ আজি অন্তিম দিনা আজি ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাব। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় আজি কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি মিত্রজোঁটৰ প্রার্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ডঃ শর্মায় আজি বকু ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ছয়গাঁও মিনি ষ্টেডিয়ামত অগপ বিজেপি আৰু ৰাভা আসং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। একেদৰে বজালী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে কালি গুৱাহাটীৰ চন্দ্ৰপুৰত পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰপেটা জিলাৰ পাকা বেথবাৰী সমষ্টিৰ ভক্ত দৰবাৰত প্ৰচাৰ চলায়। সাংসদ প্ৰদ্যুৎ বৰদলৈও কালি কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দক্ষিণ ধৰমটোল গাঁও পঞ্চায়তত প্ৰচাৰ চলায়। অসম জাতীয় পৰিষদ দলৰ হৈ লুৰিণজ্যোতি গগৈয়ে কালি নলবাৰীত প্ৰচাৰ চলায়। দক্ষিণ হালমাৰা মানকাছৰ জিলাত AIUDF দলৰ কেইবাগৰাকী বিধায়কে কালি প্ৰচাৰ সভাত অংশ লয়। ইপিনে পৰহিলৈ নিৰ্বাচন হ'বলগীয়া জিলাকেইখনৰ প্ৰশাসন ইতিমধ্যে নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে। নিৰ্বাচনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাখনো জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। অহা 9 মেৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখানা মহগুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাট বিহু অনুষ্ঠিত হ'ব। প্ৰথম দিনাৰ কাৰ্যসূচী মতে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ কৰাৰ লগতে বিহু দলসমূহক আদৰণি জনোৱা হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু অন্য গছৰ পুলি ৰোপণ কৰা হ'ব। দিনৰ ভাগত গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেইদিনাই হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ফাট বিহুৰ বছৰীয়া প্ৰকাশ বিহুৱান উন্মোচন কৰা হ'ব। বিশিষ্ট কবি, সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ কৰবী ডেকা হাজৰিকাই স্মৰণিকাখন উন্মোচন কৰিব। 11 মে'ত অৰ্থাৎ অন্তিম দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। এই শোভাযাত্ৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে উদ্বোধন কৰিব। ইয়াৰ পাছতে ফাট বিহুৰ নিজা বৈশিষ্ট্যপূৰ্ণ গছতলৰ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ফাট বিহুৰ বিভিন্ন অনুষ্ঠানত ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা তথা অসম বিধানসভাৰ সচিব দুলাল পেগুৱে অংশগ্ৰহণ কৰিব। ডুমডুমা নগৰৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত আজিৰে পৰা সদৌ মৰাণ ছাত্ৰ সন্থাৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। দুদিনীয়াকৈ হ'বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মৰাণ জনগোষ্ঠীৰ লোকসকল সমবেত হৈছে। মৰাণ জনগোষ্ঠীৰ অন্যতম ঐতিহ্যমণ্ডিত ৰাতি বিহুৰ অনুষ্ঠানত কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2024-25 পৰ্যটন বৰ্ষৰ বাবে অহা 19 মে'ত জীপ ছাফাৰী বন্ধ কৰা হ'ব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পথসমূহ বোকাময় হৈ পৰাৰ বাবে কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে উদ্যানখনত যোৱা 30 এপ্ৰিলত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ হলেও পানবাৰী সংৰক্ষিত বনাঞ্চল, বিশ্বনাথৰ পানপুৰ, লাওখোৱা বুঢ়া চাপৰি বনাঞ্চল কিছুদিনৰ বাবে পৰ্যটকৰ বাবে খোলা থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে পূৰ্বে জানিবলৈ দিয়া মতে চলিত পৰ্যটন বৰ্ষৰ মাৰ্চলৈকে 4,20,000 পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। এইবাৰ প্ৰায় 14,000 বিদেশী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। এই সংখ্যা পূৰ্বৰ বছৰসমূহত অহা বিদেশী পৰ্যটকৰ সংখ্যাৰ দুগুণ। একে সময়তে সম্ভাৱ্য বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে বুলিও উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত দিল্লী কেপিটেলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 37 ৰাণত পৰাস্ত কৰে। ইপিনে কালি ইডেন গাৰ্ডেনছত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক 1 ৰাণত পৰাস্ত কৰে। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।